বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নতিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি ত্বৰান্বিত কৰিব বুলি মত প্ৰকাশ কৰিছে। বাংলাদেশত বৰ্ধিত সাম্প্ৰদায়িক বৈষম্য, হিংসা আৰু অৰাজকতাৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল'বলৈ কেইবাটাও সংখ্যালঘু সম্প্ৰদায়ে চৰকাৰৰ ওচৰত দাবী জনাইছে। আমেৰিকাই পশ্চিম ইৰাকৰ এনআই আছাদ বিমান কোঠৰ পৰা ইয়াৰ সেনাবাহিনীক সম্পূৰ্ণৰূপে ঘূৰাই আনিছে। মহাৰাষ্ট্ৰৰ ছোলাপুৰ পুনে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 5 লোকে প্ৰাণ হেৰুওৱাৰ লগতে এগৰাকী মহিলা আহত হয়। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি নিউজিলেণ্ডক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰমুখ হিচাপে উদ্ভাসিত হৈ উঠিছে। উত্তৰ পূবক দেশৰ বাকী অংশৰ সৈতে উন্নয়নৰ পথত সমানে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্প আৰু 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ চাৰিসৰীয়া পথৰ উন্নতিকৰণৰ বাবে ভূমিপূজন উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আজি আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ লগতে কয় যে অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ'ব। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট নীতিৰ আধাৰত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়ন সম্ভৱপৰ হৈ উঠিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি ভাৰতীয় জনতা পাৰ্টি দেশৰ জনসাধাৰণৰ একমাত্ৰ ভাৰসা হৈ উঠিছে। কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ উন্নয়নক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বাবে নতুন নতুন সুযোগ আৰু দীৰ্ঘকালীন উন্নয়নৰ পথ প্ৰশস্ত হ'ব বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে অৰ্থনীতি আৰু পৰিৱেশতন্ত্ৰ দুয়োবিধ একে সময়তে একেলগে আগবাঢ়ি যাব পাৰে আৰু এই দুয়োবিধৰ মাজত সংঘাত হ'ব পাৰে বুলি তেওঁ বিশ্বাস নকৰে। এই এলিভেটেড কৰিডৰৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ কৰাটো সুনিশ্চিত হৈ উঠিব তথা মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস পাব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। একে সময়তে ইয়াৰ ফলত পথৰ সুৰক্ষা বৃদ্ধি পোৱাৰ লগতে যাতায়াতৰ সময় হ্ৰাস পাব আৰু যাত্ৰী তথা সা সামগ্ৰীৰ পৰিবহণৰ ক্ৰমবৰ্ধমান হাৰৰ প্ৰতি লক্ষ্য ৰাখি যাতায়াতৰ ক্ষেত্ৰত সুচলতা বৃদ্ধি পাব বুলিও তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰা বুলি দলটোক সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টী সম্প্ৰতি দেশবাসীৰ একমাত্ৰ ভাৰসা হৈ উঠা বুলিও উল্লেখ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি চৰকাৰৰ শাসনকালত অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ সামগ্ৰিক উন্নয়ন সাধন হোৱা বুলিও মত প্ৰকাশ কৰে। আহোম ৰাজত্বকালৰ পৰা বৰ্তমানলৈ ঐতিহাসিক তথা ৰাজনৈতিক দিশৰ পৰা কলিয়াবৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই অঞ্চলটোৱে সুদীৰ্ঘ কালৰ পৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিবহণকে ধৰি বিভিন্ন দিশত বিশেষ গুৰুত্ব লাভ কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সভাত বৃহৎ সংখ্যক লোক সমবেত হোৱা বুলি উল্লেখ কৰি ভাষণত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ শলাগ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া 2 নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো আজি ভাৰ্চুৱেল ব্যৱস্থাৰে শুভাৰম্ভণি কৰে। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপত অনুষ্ঠিত এখন জনসভাত ভাষণ দি পাছত নতুন দিল্লীলৈ উভতি যায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি বংগৰ শাসনৰ পৰা দলটোক শীঘ্ৰে বিদায় দিয়াৰ আহ্বান জনাইছে। কালি পশ্চিমবংগৰ মালদহত প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ পূব আৰু পশ্চিমবংগৰ মাজত যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে 3,250 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰেল আৰু পথৰ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অবৈধ প্ৰব্ৰজনৰ ফলত ৰাজ্যখনে গভীৰ সংকটৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত ৰাজ্যখনৰ স্থানীয় ভাষা আৰু জনগাঁথনিৰ প্ৰতি ভাবুকি আহি পৰিছে। বাংলাদেশৰ ঢাকাৰ ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ সন্মুখত কালি কেইবাটাও সংখ্যালঘু সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ দেশখনৰ বিভিন্ন প্ৰান্তত বৰ্ধিত সাম্প্ৰদায়িক বৈষম্য, হিংসা তথা অৰাজকতাৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত দাবী জনায়। বাংলাদেশ সংখ্যালঘু আইনজীৱী একতা সংঘই আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ আহায়ক, স্বাধীনতা সংগ্ৰামী তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ আইনজীৱী ডঃ জে কে পলকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত দেশখনত আইনৰ শাসন পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জৰুৰী ব্যৱস্থা গ্ৰহণ গ্ৰহণ কৰাৰ লগতে শেহতীয়া হত্যাকাণ্ডসমূহৰ ন্যায়িক অনুসন্ধান, খৰতকীয়া বিচাৰ ব্যৱস্থাৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত সংখ্যালঘুসকলৰ সমপ্ৰতিনিধিত্ব, নিৰ্বাচনোত্তৰকালীন নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সেনাবাহিনী মোতায়েন আৰু ভুৱা অভিযোগত কাৰাৰুদ্ধ হৈ থকা লোকসকলৰ নিঃচৰ্ত মুক্তিৰ দাবী জনোৱা হয়। আমেৰিকাই পশ্চিম ইৰাকৰ এন আই আছাদ বিমানকোঠৰ পৰা ইয়াৰ সেনাবাহিনীক সম্পূৰ্ণৰূপে ঘূৰাই আনিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাকৰ মাজত 2024 চনত সম্পাদিত চুক্তি অনুযায়ী 2025 চনৰ ছেপ্টেম্বৰৰ ভিতৰত ইছলামিক ষ্টেট গোটৰ বিৰুদ্ধে অভিযান সম্পূৰ্ণ কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে ছিৰিয়াৰ উন্নয়নৰ বাবে যুক্তৰাষ্ট্ৰৰ কিছুসংখ্যক উপদেষ্টা আছাদতে থাকিব। আমেৰিকাৰ সেনাবাহিনী ঘূৰি যোৱাৰ পাছতেই ইৰাকৰ সেনাপ্ৰধান লেফটেনেণ্ট জেনেৰেল আব্দুল আমিৰ ৰচিদ ইয়াৰাল্লাহই অঞ্চলটো ভ্ৰমণ কৰি ইৰাকী গোটৰ দায়িত্ব তদাৰক কৰে। ইৰাকী সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে আমেৰিকাৰ সেনাবাহিনীয়ে অস্ত্ৰ শস্ত্ৰসহ অঞ্চলটোৰ পৰা আঁতৰি গৈছে। অৱশ্যে আমেৰিকাৰ সেনাবাহিনীৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনীৰ 37 বছৰীয়া শাসনৰ অন্ত পেলোৱাৰ আহ্বান জনাইছে। আমেৰিকাৰ এটা সংবাদ সংস্থাক ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে বিগত কেইবা সপ্তাহ ধৰি ইছলামিক ৰিপাব্লিকৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদে প্ৰমাণ কৰে যে ইৰাণক নতুন নেতাৰ প্ৰয়োজন হৈছে। ইৰাণৰ বৰ্তমান নেতৃত্বই হিংসা আৰু উৎপীড়নেৰে শাসন চলাব বিচাৰিছে। ট্ৰাম্পে লগতে খেমেনীয়ে ব্যাপক হিংসাৰ জৰিয়তে দেশখনক ধবংসৰ মুখলৈ লৈ যোৱা বুলি অভিযোগ কৰে। ট্ৰাম্পে লগতে দেশখনৰ নেতৃত্বই হেজাৰ হেজাৰ লোকক হত্যাৰ পৰিৱৰ্তে দেশখন সুস্থিৰভাৱে চলোৱাত মনোনিৱেশ কৰাৰো আহ্বান জনায়। খেমেনীয়ে প্ৰতিবাদকাৰীসকলৰ কাৰ্যকলাপ আমেৰিকাৰ ষড়যন্ত্ৰৰ অংশীদাৰ বুলি অভিযুক্ত কৰাৰ পাছত ট্ৰাম্পে এই মন্তব্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইৰাণত হৈ থকা ব্যাপক প্ৰতিবাদ আৰু হিংসাৰ ফলত এতিয়ালৈকে 3,095 গৰাকী লোকৰ মৃত্যু হোৱা বুলি আমেৰিকাস্থিত মানৱ অধিকাৰ সংস্থাই প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ ছলাপুৰ পুণে ৰাষ্ট্ৰীয় ঘাইপথৰ মহুৰৰ ওচৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 5 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন এগৰাকী মহিলা আহত হয়। নিশা প্ৰায় 11 বজাত এখন দ্ৰুতবেগী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এই লোককেইজন হতাহত হয়। এই লোককেইজন এটা ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে পানভেলৰ পৰা অক্কালকোট অভিমুখে গৈ আছিল বুলি আকাশবাণীৰ মুম্বাইৰ সংবাদদাতাই জনাইছে। আহত মহিলাগৰাকীক মহুৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে গুৱাহাটী ক্লাবৰ পৰা চানমাৰী বামুণি মৈদাম নুনমাটি সংযোগী উৰণ সেতুখন অহা মাহৰ ভিতৰতে মুকলি কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি নিউজিলেণ্ডক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত এই বাতৰি যুগুতোৱাৰ পৰলৈ নিউজিলেণ্ডে 2 অভাৰত 2টা উইকেট হেৰুৱাই 11 ৰান কৰিছে। দুয়োটা দলে সম্প্ৰতি শৃংখলাত 1খন খেলত জয়লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ড দ্বিতীয়খন খেলত বিজয়ী হৈছে। উল্লেখযোগ্য যে দল দুটাৰ মাজত 1999 চনৰে পৰা ভাৰতত অনুষ্ঠিত কোনো খেলতে নিউজিলেণ্ডে শৃংখলাত জয়লাভ কৰা নাই। অসম আজি ৰাজকোটত হ'বলগীয়া 16 বছৰ অনুৰ্ধৰ বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমে কোৱাৰ্টাৰ ফাইনেলত পঞ্জাৱক 3 উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নতিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি ত্বৰান্বিত কৰিব বুলি মত প্ৰকাশ কৰিছে। বাংলাদেশত বৰ্ধিত সাম্প্ৰদায়িক বৈষম্য, হিংসা আৰু অৰাজকতাৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা ল'বলৈ কেইবাটাও সংখ্যালঘু সম্প্ৰদায়ে চৰকাৰৰ ওচৰত দাবী জনাইছে। আমেৰিকাই পশ্চিম ইৰাকৰ এন আই আছাদ বিমানকোঠৰ পৰা ইয়াৰ সেনাবাহিনীক সম্পূৰ্ণৰূপে ঘূৰাই আনিছে। মহাৰাষ্ট্ৰৰ ছলাপুৰ পুণে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 5 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে এগৰাকী মহিলা আহত হয়। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি নিউজিলেণ্ডক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।